এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথিত ৰাজ্যজুৰি লোককল্যাণ দিৱস পালন 69গৰাকী কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ জনজাতীয় বেল্টত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোককো ভূমিপত্তা দিবলৈ ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ ইষ্টাৰ্ণ নাগালেণ্ডৰ মন জিলাত আলফা স্বাধীনৰ 3 সদস্যৰ আত্মসমৰ্পণ ৰাজ্যৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য উদ্ধাৰ 6 সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে কামৰূপ আৰু শিৱসাগৰ জিলাত বিশেষ কাৰ্যসূচী নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী এতিয়া শুনক বিতং বাতৰি ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয় 2022 পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অৰাজপতিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয় ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয় চলিত বছৰত 69গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটাসমূহ আগবঢ়োৱা হয় ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মাল্টিটাস্কিং ষ্টাফ বীৰ বাহাদুৰ ৰায় ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দীপজ্যোতি বনিয়াকে ধৰি 10গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হয় একেদৰে 59গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত লোককল্যাণ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বঁটাসমূহ প্ৰদান কৰে নিজৰ ভাষণত শ্ৰীদাসে অসমক ভাৰতৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰাখিবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অহু পুৰুষাৰ্থ কৰিছিল বুলি মন্তব্য কৰে তেওঁ প্ৰয়াত বৰদলৈ অসমৰ ৰাজনৈতিক আৰু আধুনিক সমাজ ব্যৱস্থাৰ খনিকৰ স্বৰূপ আছিল বুলিও ভাষণত উল্লেখ কৰে
আমি সকলোৱে তেখেতৰ নামটোত আগত আমি নাম দেখিছোঁ লোকপ্ৰিয় এই যে লোকপ্ৰিয় নামটো লোকপ্ৰিয়টো কিয় লোকপ্ৰিয় বা কোনে লোকপ্ৰিয় উপাধিটো দিলে সেইটো যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমাৰ অসমৰ তদানীন্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল যে আজি যদি আমি ইয়াৰ অসমৰ মানুহে আমি মঞ্চত থকাসকলে প্ৰেক্ষাগৃহত থকাসকলে আমি যে আজি ভাৰতীয় বুলি যদি গৌৰৱ কৰিব আমি পাইছোঁ আৰু গৌৰৱ কৰিব পৰাৰ মূল বিষয় মূল ব্যক্তি কেন্দ্ৰবিন্দু হৈছে গোপীনাথ বৰদলৈ ডাঙৰীয়া কাৰণ কিয় তেখেতে গ্ৰুপিং ব্যৱস্থাৰ যদি বিৰোধিতা নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো আমি আজি পাকিস্তানৰ নাগৰিক হ'বলগীয়া হ'লহেঁতেন আৰু সেই সময়ত গ্ৰুপিং ব্যৱস্থাৰ যি তেওঁ বিৰোধিতা কৰিছিলে আৰু সেই বিৰোধিতা কৰাৰ সময়ত আমি দেখিছোঁ যে তেখেতে বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিলে আৰু সেই সময়ত শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়াই হওক শৰৎচন্দ্ৰ বসুৱে তেওঁক সমৰ্থন দিছিলে আৰু বাকী যিমানবোৰ ব্যক্তি আছিলে তেখেতক সমৰ্থন জনোৱা নাছিলে কিন্তু গোপীনাথ বৰদলৈ ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি আছিলে প্ৰতিভাশীল ব্যক্তি যে তেখেতে যুক্তিৰ আধাৰত কাম কৰিব পাৰিছিলে তেখেতে কাকো তোষামত কৰি পেলাই বা সেৱ মনা নাছিলে আৰু অৱশেষত কি হ'লগৈ যে গ্ৰুপিং ব্যৱস্থাক যি বিৰোধিতা কৰিছিলে গোপীনাথ বৰদলৈ যাৰ কাৰণে তেখেতৰ কথাত সন্মতি জনোৱাৰ ফলস্বৰূপে আজি আমি অসমৰ মানুহে আজি আমি ভাৰতীয় বুলি পৰিচয় দিবলৈ সক্ষম হৈছোঁ আমি সকলোৱে তেখেতৰ নামটোত
আয়োজন কৰা লোককল্যাণ দিৱসৰ কাৰ্যসূচীত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয় অনুষ্ঠানসমূহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা নন্দিতা গাৰলোচা মুখ্য সচিব ৰবি কোটা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইয়াৰ পাছত গুৱাহাটীৰ শিলপুখুৰীত থকা গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় ধেমাজি জিলাতো ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিয়লি লোককল্যাণ দিৱস উপলক্ষে জিলাভিত্তিক লোকসেৱা বঁটাসমূহ প্ৰদান কৰা হয় গোৱালপাৰা জিলা প্ৰশাসনেও আজি গোৱালপাৰাৰ নটসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচী অনুষ্ঠিত কৰে তামোলপুৰতো লোককল্যাণ দিৱস পালন কৰি আধুনিক অসমৰ খনিকৰ হিচাপে স্বীকৃত ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 75 সংখ্যক মৃত্যু দিৱস পালন কৰা হয় জনজাতীয় বেল্ট আৰু ব্লকসমূহত বসতি কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলেও যাতে ভূমিৰ পট্টা লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ট্ৰাইবেল সংঘই কোনোধৰণৰ আপত্তি দৰ্শোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনত তেনেধৰণৰ সকলো বিষয় আলাপ আলোচনাৰ মাজেৰে সমাধান কৰাটো সম্ভৱ হৈ উঠিছে। চিৰাং জিলাত আজি BTC পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰচাৰত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে।
চব ছিক্স শ্বিডিউলত আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 চনৰ পৰাই আছে। গতিকে মই ভাবোঁ যে ইয়াত কোনো বিতৰ্কৰ কোনো স্কোপ নাই। কিন্তু যেনেকুৱা তিৰাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, ট্ৰাইবেল সংঘৰ লগত কথা পাতি আমি মৰাণ, মটক, আহোম তেওঁলোকে যাতে পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ। তেনেকে বালিপাৰা, ধেমাজি, বহুত কেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাকী খিলঞ্জীয়া জনগোষ্ঠীসমূহে যাতে মাটিৰ পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ আৰু ট্ৰাইবেল সংঘয়ো তাত আমাক বিৰোধিতা কৰা নাই। গতিকে অসমত যি হ'ব আলাপ আলোচনা, কথা বতৰা আৰু সংবাদৰ মাজেৰে হ'ব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি চিৰাঙৰ দুখন দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে চিৰাঙৰ সুবাইজাৰ আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিভিত্তিত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ প্ৰথমখন সন্মিলনত অংশ লয়। আনহাতে মানাহ চেৰফাং পৰিষদীয় সমষ্টিভিত্তিত তেওঁ পানবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত দ্বিতীয়খন সভাত অংশ লয়। বিজেপিয়ে নিজাকৈ BTC পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত এনেদৰে সভা অনুষ্ঠিত কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF-এ কালি 22টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। ইষ্টাৰ নাগালেণ্ডৰ মন জিলাৰ অন্তৰ্গত মনায়াকচু চক্ৰৰ চাংলাংচো গাঁৱত আলফা স্বাধীনৰ 3 সদস্যই আজি আত্মসমৰ্পণ কৰে। আমাৰ চৰাইদেউৰ সংবাদদাতাই সেনাবাহিনীৰ চোৰাংচোৱা শাখাৰ উদ্ধৃতিৰে দিয়া তথ্য অনুযায়ী আত্মসমৰ্পণ কৰা সদস্য 3 কাৰ্বি আংলঙৰ দীপজ্যোতি শইকীয়া, তিনিচুকীয়াৰ এণ্টনি মৰাণ আৰু চৰাইদেউৰ পৰাগজ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
কাছাৰ জিলা আৰক্ষীয়ে চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জিলাখনৰ 2 স্থানত প্ৰায় 7 কোটি টকাৰ মাদক দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে 5 লোকক গ্ৰেপ্তাৰ কৰিছে। শিলচৰ থানাৰ অন্তৰ্গত সোণাবাৰীঘাট অঞ্চলত চলোৱা প্ৰথমটো অভিযানত আৰক্ষীয়ে 18টা চাবোনৰ বাকচত সৰবৰাহকাৰীয়ে লুকুৱাই ৰখা প্ৰায় 216 গ্ৰাম হেৰইন জব্দ কৰে। লক্ষীপুৰ থানাৰ অন্তৰ্গত মাৰ্খুলিন অঞ্চলত চলোৱা দ্বিতীয়টো অভিযানত 20,000টা নিচাযুক্ত টেবলেট জব্দ কৰা হয়। এই অভিযানকালত আৰক্ষীয়ে 2 বাহনো জব্দ কৰে। ঘটনা সংক্ৰান্তত 5 লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 2 গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তাই প্ৰকাশ কৰিছে। ধুবুৰী আৰক্ষীয়ে আজি পুৱতি নিশা অভিযান চলাই খলিচামাৰীৰ চৰৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে এই অভিযানত 5 চাবোনৰ বাকচত ব্ৰাউন চুগাৰ আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি আলাবৈৰণৰ স্মৃতি দিৱস উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁৱত জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা আলাবৈৰণ স্মৃতিসৌধৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মোহনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে স্মৃতি তৰ্পণৰ পাছত এখন সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ সহযোগত দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা আলাবৈ পাহাৰৰ দাঁতিত পতাকা উত্তোলন আৰু আলাবৈৰণৰ 10,000 শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। ইপিনে আজি সন্ধিয়া ঐতিহাসিক আলাবৈৰ ৰণস্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় 155 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্মৃতিসৌধ প্ৰকল্পৰ সমীপত আলাবৈৰণৰ শ্বহীদসকলৰ স্মৃতিত 10,000 বন্তি প্ৰজ্বলন কৰা হ'ব। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰত আজি আহোম পৰম্পৰা অনুসৰি আলাবৈৰণত প্ৰাণ আহুতি দিয়া বীৰ সেনানীসকলক সোঁৱৰি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰম্পৰাগত প্ৰথাৰে বাইলুং পূজাৰীয়ে এই সেনানীসকলক তৰ্পণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভালেমান লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত আলাবৈৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ দিনটোতে আলাবৈৰণ স্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাহস আৰু দেশভক্তিৰ অনুপম নিদৰ্শনেৰে মোগলৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া অসমৰ বীৰ আহোম সৈন্যসকলৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা আলাবৈৰণ স্মৃতিক্ষেত্ৰই অসমীয়া সৈন্যৰ আত্মত্যাগ আৰু বীৰত্বৰ গাথাক চিৰস্মৰণীয় কৰি ৰাখিব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি নীতি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আয়ুক্ত সাৰংগপাণী শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ বিভিন্ন সমাজ উন্নয়নমূলক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সন্মান যচা হয়। তদুপৰি আমৰি ছচেং আৰু ৰংখাং খণ্ড বিষয়া কাৰ্যালয়ে লাভ কৰা 3.5 কোটি টকাৰ অনুদানো গুৰুত্বপূৰ্ণ শিতানত ব্যয় কৰিবলৈ জিলা আয়ুক্তই আহান জনায়। ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়ালৈকে জিলাখনত 32 গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 3গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ সংবাদদাতাই লাভ কৰা তথ্য অনুযায়ী জিলাখনত বিগত 3 মাহত 12গৰাকী ৰোগীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱাটো সুনিশ্চিত হৈছে। ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ চিকিৎসা প্ৰদান কৰা হৈছে। গুৰুতৰভাৱে আক্ৰান্ত হোৱা ৰোগীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। জিলাখনৰ চিলাপথাৰৰ আৰ চি মাজৰবাৰীত এটি 2বছৰীয়া কন্যা শিশু, পানবাৰী মুক্তিয়াৰ অঞ্চলৰ 1গৰাকী 15বছৰীয়া কিশোৰী আৰু চিলাপথাৰৰ ডিমৰীয়া অঞ্চলত এটি 5বছৰীয়া শিশু এই ৰোগত মৃত্যুমুখত পৰিছে। স্বাস্থ্য বিভাগে ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত আঁঠুৱা ঔষধীকৰণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা শিবিৰ অনুষ্ঠিত কৰিছে। কামৰূপ জিলাৰ ছয়গাঁৱত আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কলসী নৈৰ খহনীয়া পৰিদৰ্শন কৰে। সম্প্ৰতি খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰা অঞ্চলটোত পতৰিঘাট, কটহী আৰু মাকেলি গাঁও পৰিদৰ্শন কৰি খহনীয়া সমস্যা সমাধানৰ বাবে স্থায়ী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
গোলাঘাট জিলাৰ মেৰাপানীৰ নেহেৰী বিলৰ দখলীকৃত ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ পাছতে অঞ্চলটোৰ ভূমি নগাসকলৰ বুলি সীমান্তৰ 3খন নগা বস্তিৰ কাউন্সিলে মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কালি নাগালেণ্ডৰ একাংশ লোকে সৰুপথাৰৰ গেলাজান আৰু 2নং ৰজাপুখুৰী তেওঁলোকৰ বুলি দাবী কৰিছিল। আজি মেৰাপানী সীমান্তৰ নেহেৰী বিলৰ সমীপৱৰ্তী 3খন নগা বসতি প্ৰধান গাঁৱৰ ভিলেজ চেয়াৰমেনে নেহেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি এটা ভিডিঅ' মুকলি কৰে। তেওঁলোকে নেহেৰী বিলৰ বনভোজস্থলীত ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে বনভোজ অহা কাৰ্য এতিয়াৰে পৰা বন্ধ কৰা হ'ব বুলি কৰা ঘোষণাক অসমৰ কেইবাটাও সংগঠনে সমালোচনা কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে এই বিষয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰি দখলমুক্ত এলেকাত অসম আৰক্ষীৰ নিয়মীয়া টহলৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। তদুপৰি নেহেৰী বিলত সোনকালে অসম বেটেলিয়নৰ এটা স্থায়ী শিবিৰ নিৰ্মাণৰো তেওঁলোকে দাবী তোলে। এই স্পৰ্শকাতৰ সীমান্ত অঞ্চল ৰাজ্যখনৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত থকা হেতুকে বিষয়টোলৈ নিশ্চয়তা প্ৰদান কৰিবলৈ তেওঁলোকে মুখ্যমন্ত্ৰীক দাবী জনায়।
নাগালেণ্ডৰ মিকিৰাং বস্তিকে 3খন ভিলেজ কাউন্সিলে তেওঁলোকে উল্লেখ কৰিছে যে নেঘেৰী বিলখন তেখেতসকলৰ আছিলে আৰু তেখেতসকলে সেই মাটিকণ এবাৰ ল'ম বুলিছে ল'বই। আৰু এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে যিখন নেঘেৰী বিলৰ বনভোজস্থলী, সেই বনভোজস্থলীত তেওঁলোকে কোনো পিকনিক এবাৰ খাবলৈ যাবলৈ নিদিওঁ বুলি কৈছে। আজি 3-4 মাহৰ আগতে তেখেতসকলে সেই 3খন বস্তি ভেজ চেয়াৰমেনে এখন চাইনবোৰ্ড লগাইছিলে, তাত বনভোজ খোৱা, খৰি কটা, মাছ ধৰা তেওঁলোকে নিষিদ্ধ কৰিছিল। দৈয়াঙৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পাছত গোলাঘাট জিলা প্ৰশাসন তৎপৰতাত এই ভেজ কাউন্সিলে সেই চাইনবোৰ্ডখন উঠাই নিবলৈ তেওঁলোকে বাধ্য হৈছিল। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা যে নেঘেৰীখন অসমৰ মানচিত্ৰৰ ভিতৰত আছিলে, আছে আৰু ভৱিষ্যতে থাকিব। অসমৰ ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত আহিব লগা কোনো বিপৰ্যয় অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে মান্য নাই।
মৰিগাঁও জিলা কৃষি বিভাগে জিলাখনৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে কমিউনিটি নাৰ্চাৰী শীৰ্ষক পদক্ষেপৰ অধীনত ব্যৱস্থা লৈছে। আজি বিভাগে সমূহীয়া কঠীয়াতলী প্ৰস্তুত কৰা উন্নত জাতৰ কঠীয়া আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা 2025-26ৰ অধীনত গছৰ গুৰি কৃষি উন্নয়ন চক্ৰৰ অধীনৰ উদৰিৰ ভূমিত এই কঠীয়া ৰোপণ কৰা হ'ব। কৃষি বিভাগে আজি 61গৰাকী কৃষকক এই কঠীয়া বিতৰণ কৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথিত ৰাজ্যজুৰি লোককল্যাণ দিৱস পালন, 69গৰাকী কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ, জনজাতীয় বেল্টত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোককো ভূমি পট্টা দিবলৈ ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ, ইষ্টাৰ্ণ নাগালেণ্ডৰ মন জিলাত আলফা স্বাধীনৰ 3জন সদস্যৰ আত্মসমৰ্পণ, ৰাজ্যৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য উদ্ধাৰ, 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে কামৰূপ আৰু শিৱসাগৰ জিলাত বিশেষ কাৰ্যসূচী।